দ্বিতীয় বিবরণ চৌবিশ অধ্যায়। ভাইজাক ত্যাগ পত্ৰ দিয়া। কোনো পুৰুষে কোনো যুৱতীক বিয়া কৰাৰ পাছত যদি তাইত কোনো দুখ পোৱাৰ কাৰণে তাই তেওঁৰ দৃষ্টিত অনুগ্ৰহ নাপায়, তেন্তে সেই পুৰুষে এখন ত্যাগপত্ৰ লিখি তাই হাতত দিব আৰু তাইক নিজৰ ঘৰৰ পৰা বিদায় দিব পাৰিব। সেই মহিলাই তেওঁৰ ঘৰৰ পৰা ওলাই গৈ আন পুৰুষেৰে সৈতে বিয়া হ'ব পাৰিব। কিন্তু পাছত দ্বিতীয় স্বামীও যদি তাই পচন্দ নকৰে আৰু এখন ত্যাগপত্ৰ লিখি তাই হাতত দি নিজৰ ঘৰৰ পৰা তাইক বিদায় দিয়ে, বা সেই দ্বিতীয় স্বামীৰ যদি মৃত্যু হয়, তেন্তে তাই প্ৰথম স্বামী যিজনে তাইক বিদায় দিছিল তেওঁ তাইক পুনৰ ভাৰ্যা কৰি ল'ব নোৱাৰিব, কাৰণ তাই অসুচি হ'ল। এইধৰণৰ বিয়া জিহুৱাৰ দৃষ্টিত ঘিনলগীয়া। আপোনালোকৰ ঈশ্বৰ জিহুৱাই অধিকাৰ অৰ্থে যি দেশ আপোনালোকক দিব, আপোনালোকে এইভাৱে সেই দেশক পাপত নেপেলাব। অলপতে বিয়া কৰাৰ পুৰুষে সৈন্যসমূহৰ লগত যুদ্ধলৈ ওলাই নাযাব, নাইবা তেওঁ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে তাই আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বৰচন্দে নিজৰ ঘৰত থাকিব দিব লাগিব। ঋণৰ বন্ধক হিচাপে কাৰো জাত, শিল বা তাৰ ওপৰৰ পাথৰটোৰ নল'ব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়। কোনো মানুহে যদি ইজৰাইলীয়া নিজ ভাইসকলৰ মাজত কোনোক চুৰ কৰি নি দাস হিচাপে ব্যৱহাৰ কৰে বা বিক্ৰী কৰি দিয়ে, তেন্তে সেই চুৰৰ মৃত্যুদণ্ড হ'ব। এইদৰে আপোনালোকৰ মাজৰ পৰা আপোনালোকে দুষ্টতা দূৰ কৰিব লাগিব। চৰ্ম ৰোগে দেখা দিলে আপোনালোক সতৰ্ক হ'ব লাগিব, আৰু লেবিয়া পুৰোহিতসকলে যি নিৰ্দেশ দিব সেই সকলোকে যত্ন সহকাৰে পালন কৰিব লাগিব। মই তেওঁলোকক যি যি আজ্ঞা দিছিলোঁ তাক পালন কৰি আপোনালোকে সেইমতে কাৰ্য কৰিব। মিছৰ দেশৰ পৰা আপোনালোক ওলাই অহাৰ সময়ত বাটত আপোনালোকৰ ঈশ্বৰ জিহুৱাই মিৰিয়মলৈ যি ব্যৱস্থা কৰিছিল তাক সোঁৱৰণ কৰিব। ওচৰ চুবুৰীয়াক আপোনালোকে কিবা ধাৰ দিলে, বন্ধক হিচাপে কিবা বস্তু আনিবৰ কাৰণে আপোনালোক তেওঁৰ ঘৰৰ ভিতৰত নুসুমাব, বাহিৰত থিয় হৈ থাকিব, আৰু যিজনক ধাৰ দিয়ে তেওঁকেই বন্ধকী বস্তু উলিয়াই আপোনালোকৰ ওচৰলৈ আনিব দিয়ক। মানুহজন যদি দুখীয়া হয় তেন্তে তেওঁ বন্ধকী বস্তু নিজৰ ওচৰত ৰাখি নিদ্ৰা নাযাব। সূৰ্য মাৰ যোৱাৰ সময়ত তেওঁৰ সেই বন্ধকী বস্তু অৱশ্যেই ওলোটাই দিব, যাতে তেওঁৰ নিজৰ কাপোৰ গাত লৈ টোপনি যাব পাৰে। তাতে আপোনালোকক আশীৰ্বাদ দিব, আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ দৃষ্টিত সেই ঘূৰাই দিয়া কাৰ্যই ধাৰ্মিকতা হ'ব। আপোনালোকে ভাড়ালৈ অনা কোনো দুখীয়া আৰু অভাৱী দাসৰ প্ৰতি অন্যায় নকৰিব। তেওঁ আপোনালোকৰ কোনো ইজৰাইলীয়া ভাইৰে হওক বা আপোনালোকৰ দেশত নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীয়ে হওক, প্ৰতিদিনে আপোনালোকে তেওঁৰ মজুৰি দিব। সূৰ্য মাৰ যোৱাৰ আগেৰে তাক আপোনালোকে পৰিশোধ কৰিব, কিয়নো তেওঁ দুখীয়া আৰু সেই মজুৰিৰ ওপৰতেই তেওঁ ভৰসা কৰে। আপোনালোকে এই কাৰ্য কৰিব যাতে তেওঁ আপোনাৰ অহিতে জিহুৱাৰ আগত কাটৰুক্তি কৰিলে আপোনালোকৰ পাপ হ'ব। সন্তানৰ পাপৰ কাৰণে পিতৃ মাতৃক বা পিতৃ মাতৃৰ পাপৰ কাৰণে সন্তানক প্ৰাণদণ্ড দিয়া নহ'ব। প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব লাগিব। বিদেশী বা পিতৃহীনৰ প্ৰতি অন্যায় বিচাৰ নকৰিব, আৰু কোনো বিধৱাৰ কাপোৰ বন্ধক স্বৰূপে নল'ব। মনত ৰাখিব, মিছৰ দেশত আপোনালোক দাস আছিল আৰু আপোনালোকৰ ঈশ্বৰ জিহুৱাই তাৰ পৰা আপোনালোকক মুক্ত কৰি আনিলে। এইবাবেই মই আপোনালোকক এই সকলো কাৰ্য কৰিবলৈ আজ্ঞা দিছো। আপোনালোকৰ খেতিৰ শস্য দুৱাৰ সময়ত যদি শস্যৰ কোনো মুঠি লগত আনিবলৈ পাহৰি যায়, তেন্তে তাক আনিবলৈ উলটি নাযাব। সেয়ে বিদেশী, পিতৃহীন আৰু বিধৱাসকলৰ বাবে হ'ব। তাতে আপোনালোকৰ ঈশ্বৰ জিহুৱাই আপোনালোকৰ হাতে কৰা সকলো কাৰ্যতে আপোনালোকক আশীৰ্বাদ কৰিব। জীত পৰাৰ সময়ত আপোনালোকে একেবোৰ ডালৰ পৰা দুবাৰ ফল পাৰিবলৈ নাযাব। যি থাকি যাব সেয়ে বিদেশী, পিতৃহীন আৰু বিধৱাসকলৰ বাবে ৰাখিব। আপোনালোকে দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপোৱাৰ সময়ত একেডাল ডালৰ পৰা দুবাৰ আঙুৰ নিছিঙিব। যি থাকি যাব সেয়ে বিদেশী, পিতৃহীন আৰু বিধৱাসকলৰ বাবে ৰাখিব। পাহৰি নাযাব যে আপোনালোকো মিছৰ দেশত দাস আছিল, সেইবাবে মই আপোনালোকক এই সকলো কৰিবলৈ আজ্ঞা দিছো।